এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজভৱনৰ সন্মুখত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ যুটীয়া অভিযানত মৌলবাদী সংগঠনৰ 8 সদস্যক গ্ৰেপ্তাৰ, অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নিৰ্বাচন আয়োগক 9 পৰ্যন্ত নিষেধাজ্ঞা আৰোপ, গুৱাহাটী আৰু ৰাজ্যখনৰ ৰেল যোগাযোগ ব্যৱস্থা উন্নীত কৰিবলৈ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক আহান, আৰু নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত 3 টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেলত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজভৱনৰ সন্মুখত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গুৱাহাটী ৰাজভৱনৰ সমীপত কালি সংঘটিত ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা দলীয় ৰাজনীতিৰ ঊৰ্ধত আৰু কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেষ্টনী ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা কৰি কালি বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি এই সন্দৰ্ভত ৰেকৰ্ড হোৱা ভিডিঅ' পৰ্যালোচনাৰ লগতে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ডঃ শৰ্মাই স্পষ্ট কৰি দিয়ে যে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপূৰ্বে গুৱাহাটী মহানগৰীত নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু যিকোনো প্ৰতিবাদ উপযুক্ত কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে এই স্থানত কৰিবলৈ দিয়া হয়। ইপিনে ৰাজধানী দিছপুৰত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে গুৱাহাটী পূব আৰক্ষী জিলাৰ উপ আয়ুক্ত মৃণাল ডেকাই কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজধানী চৌহদৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 অধিক লোকৰ সমাগম আৰু অনুমতি অবিহনে প্ৰতিবাদ শোভাযাত্ৰা আৰু শ্লোগান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জনসাধাৰণৰ শান্তি বিঘ্নিত কৰা কাৰ্যকলাপ আৰু অযথা জনসমাগম নিষিদ্ধ কৰাৰ ক্ষমতাও কৰ্তৃপক্ষক দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওপৰত 9 পৰ্যন্ত নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা 3 আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লেখ আবেদন সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে 17 ডিচেম্বৰত এই নিৰ্দেশ জাৰি কৰে। আবেদনকাৰীসকলে কোনো এটা অঞ্চলত বৃহৎ জনসংখ্যা একেখন পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও সংশোধিত বিধিৰ বৈধতাৰ প্ৰত্যাহ্বান জনাইছিল। আদালতে এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 9 ধাৰ্য কৰে আৰু তেতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। কংগ্ৰেছ দলে কালি গুৱাহাটীৰ ৰাজভৱন চলো অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিক আইন শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত হোৱা ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুপৰীয়া ইয়াৰ প্ৰতিবাদৰ বাবে এখন সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ 100 সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। সংবাদকৰ্মীসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহান জনায়। হাজো আৰু ৰঙিয়াতো স্থানীয় সাংবাদিকসকলে এই ঘটনাৰ প্ৰতিবাদত কাৰ্যসূচী গ্ৰহণ কৰে। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত 8 মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ প্ৰতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষী মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিৎ সিঙে আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথী মহন্তৰ উপস্থিতিত এই বিষয়ে প্ৰকাশ কৰে।
প্ৰথমবাৰ গোটেই দেশত একৰছ দ্য কান্ট্ৰি অপাৰেচন প্ৰঘাত নামৰ অপাৰেচনত 8টা জিহাদী এলিমেণ্ট ধৰিছে। এই অপাৰেচনটো বহুত দিন ধৰি প্ৰথম ডিটেইলড এনালাইচিছ হৈছে বেষ্ট অন ইণ্টেলিজেঞ্চ ইনপুটছ আৰু ৱেষ্ট বেংগল আৰু কেৰালা পুলিচৰ সহায়ত এই মানুহ ধৰা পৰিছে।
নথিপত্ৰ মোবাইল ফোন আৰু কাৰিকৰী তথ্য প্ৰমাণ জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। এই তথ্য প্ৰমাণসমূহৰ পৰা আৰক্ষীয়ে এই লোককেইজনৰ বাংলাদেশ আৰু পাকিস্তানৰ কেতবোৰ সন্দেহজনক গোটৰ সৈতে সঘনে যোগাযোগ থকা বুলি নিশ্চিত হৈছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে বিত্তীয় অনিয়মৰ গোচৰত গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত 3 অভিযুক্তৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। সবিন বৰ্মন, দীপালী তালুকদাৰ বৰ্মন আৰু মুকেশ আগৰৱাল নামৰ লোক 3 বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ 3 ভিতৰতে অভিযোগনামা দাখিল কৰা হয়। অভিযুক্ত লোককেইজন সম্প্ৰতি ন্যায়িক জিম্মাত আছে। ইপিনে এই গোচৰত ইতিমধ্যে অভিযোগনামা দাখিল হোৱা মনালিছা দাস নামৰ অভিযুক্তগৰাকীৰ বিৰুদ্ধে অতিৰিক্ত তথ্য প্ৰমাণ দাখিল কৰা হৈছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5 2899.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জ, এফ এম এণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ, লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। আপোনালোকে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 আৰু টেলিফোন নম্বৰ 03612660426 দিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰেল সেৱাৰ সা সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰেলমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰেলমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰেলগাড়ীসমূহ ঘূৰি পকি যোৱা পথৰ পৰিৱৰ্তে হস্ৰতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত পুনৰ শতাব্দী এক্সপ্ৰেছ চলাচল কৰা, গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছখন পুৱাৰ ভাগত গুৱাহাটীৰ পৰা চলাচল কৰোৱা, কোভিড কালত বন্ধ কৰা ৰেলগাড়ীসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু গুৱাহাটীৰ পৰা স্থানীয় ৰেলগাড়ী চলাচল আৰম্ভ কৰা আদি কেইবাটাও দাবী সন্দৰ্ভত সাংসদগৰাকীয়ে ৰেলমন্ত্ৰীক অৱগত কৰায়। ৰেলমন্ত্ৰী বৈষ্ণৱে সাংসদগৰাকীৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে। এই বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট পণ্ডিত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মা। তেওঁৰ কাব্যগ্ৰন্থ ভাস্কৰ চৰিতমৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত ডঃ শৰ্মাই তেওঁৰ অনুভৱ এইদৰে ব্যক্ত কৰে।
আপুনি অসমৰ দ্বিতীয়গৰাকী এনে সাহিত্যিক যিয়ে দুবাৰ এই সন্মানজনক বঁটা লাভ কৰিছে।
দুবাৰ পৰা মই প্ৰথম সংস্কৃতত, আগতে পাইছিলে বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে এবাৰ 88 চনত, পিছত আৰু 2018ত মই ষ্টেচন কেটেগৰি পালো আৰু এইবাৰ জানিবা মূলটো পালো।
এই ভাস্কৰ চৰিতমত আপুনি কেনেধৰণৰ তাত ৰচনাখন মানে কাব্য
এইখন মানে এখন আচলতে ঐতিহাসিক তথ্য মই কাব্যিক ৰূপত সজাইছো। আপোনালোকে জানে মই কুমাৰ ভাস্কৰ বৰ্মাৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিলো, গতিকে ভাস্কৰ বৰ্মাৰ ইতিহাসটো বা তেওঁৰ যিটো জীৱন বৃত্তান্ত আমি বহুতে সিমান এটা নাজানো। মানে যিমানখিনি তাৰ একাডেমিক ৰিকগনিশ্যন বুলি যাক কওঁ আমি, সেইটো সিমান এটা হোৱা নাই। এজ এ ৰিজাল্ট বহুতেই তেওঁৰ বিষয়ে নাজানে। সেইকাৰণে মই বিশ্ববিদ্যালয়ত তাতে কাম কৰাৰ পিছত মই ভাবিলো যদি ভাস্কৰ বৰ্মাৰ বিষয়ে এখন যদি মই কিতাপ লিখো তেনেহলে পিছলৈ আৰু বহুতক এই জাতিৰ কাৰণে উৎসাহিত কৰিব, সেইবুলি মই কাব্য লিখিলো। ইয়াত 222টা শ্লোক আছে আৰু বোধহয় সাহিত্য একাডেমীৰ যি কৰ্তৃপক্ষ তেওঁলোকে সেই দুটা দিশে নিশ্চয় বিবেচনা কৰিছে। এটা হ'ল ইয়াৰ একাডেমিক ইম্পৰ্টেঞ্চ আৰু দ্বিতীয়টো এইটো কাব্যিক যিটো আবেদন, কাব্যিক আবেদন, এই দুটা বিষয় নিশ্চয় তেওঁলোকে বিবেচনা কৰিছে, মই তেনেকেই ভাবো আৰু।
হয়, আপোনাৰ এখন প্ৰকাশিত হ'ল 21 চনত।
21 চনত
এতিয়া আপোনাৰ কেনেধৰণৰ অনুভৱটো ব্যক্ত কৰক।
মই আনন্দিত হৈছো এইখন দেখি। সাহিত্য একাডেমীৰ বঁটা মই 2018 চনত অনুবাদ শিতানত পাইছিলো, তেতিয়াও মই আনন্দিত হৈছো, কিন্তু এইবাৰটো অকমান বিশেষ লেজেণ্ড লাগিছে, কাৰণ এইটোৱে সাহিত্য একাডেমীৰ মানে হায়েষ্ট কেটেগৰী বুলি মানুহৰ মাজত এটা মানে ধাৰণা এটা আছে আৰু মোৰো আছে এই ধাৰণাটো।
আপুনি নিশ্চয় এনেধৰণৰ সাহিত্য কৰ্ম সংস্কৃত ভাষাৰ জৰিয়তে আপুনি কৰি যাব?
মই যত্ন কৰি থাকিম সদায়, কাৰণ এইটো এটা নিজে নিজৰ ওচৰত মই দায়বদ্ধ, পুনৰবাৰ দায়বদ্ধ হৈছো, গতিকে মই যত্ন কৰিম আৰু যিখিনি পাৰো কৰি থাকিবলৈ।
আপুনি অসমৰ দ্বিতীয়গৰাকী।
যোৱা 11 ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ 12 দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি 1 সপ্তাহ সম্পূৰ্ণ হৈছে। বিগত সপ্তাহত বিভিন্ন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত 32,562 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। তদুপৰি 213,000ৰো অধিক নৱম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হৈছে। 18,997 গৰাকী ছাত্ৰ ছাত্ৰীক এই সময়ছোৱাত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত বেংক একাউণ্টযোগে আৰ্থিক উদগনি প্ৰদান কৰা হৈছে। একেদৰে অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত 47,676 গৰাকী মহিলাক ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছে। বান ক্ষতিগ্ৰস্ত 3,000ৰো অধিক লোকক খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ বাবে 4,600ৰো অধিক লোকক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। চৰকাৰে এই সময়ছোৱাত প্ৰায় 12 লাখ লোকক উন্নয়নমূলক আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে। জলসিঞ্চন মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ 3,140 গৰাকী হিতাধিকাৰীক ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে সমষ্টিটোৰ 78 গৰাকী অনগ্ৰসৰ লোকক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে। শিৱসাগৰ জিলাত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী যোগেন মহনে 2,845 গৰাকী ঋণীলৈ ঋণ মুক্তি প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত 186টা পৰিয়াললৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য হস্তান্তৰ কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ অধীনত 86 গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে। বানৰ সময়ত হোৱা দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আজি ৰাজ্যজুৰি এলানি অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি এলানি অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি জিলাখনৰ বিভিন্ন স্থানত মঞ্চায়ন এলেকা, বানপীড়িত লোকৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান এলেকা, সাহায্য শিবিৰ, চিকিৎসা প্ৰদান কেন্দ্ৰ হিচাপে লৈ ফিল্ড ড্ৰিল আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰা হয়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুগৰাকী পৰ্যবেক্ষকে এই অনুশীলন কাৰ্যসূচী সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। বৰপেটা জিলাতো আজি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বানত আৱদ্ধ লোকক উদ্ধাৰৰ আখৰামূলক অনুশীলন কৰা হয়। বৰপেটাৰ চাউলখোৱা নদীত ৰূপায়ণ কৰা এই কাৰ্যসূচীত বানৰ সময়ত পানীত পৰা লোকক তৎকালীনভাৱে উদ্ধাৰ কৰা, তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান আদি বিভিন্ন দিশ সামৰি লোৱা হয়। এই কাৰ্যসূচীত জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত সকলোবোৰ বিভাগে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা 24 ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে সুশাসন সপ্তাহ 2024 উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা তথা কৰ্মশালাৰ আয়োজন কৰা হয়। তামোলপুৰ জিলাতো সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, জনস্বাস্থ্য, কাৰিকৰী, মহিলা আৰু শিশু কল্যাণ, শিক্ষা, দক্ষতা বিকাশ, সমাজ কল্যাণ আদি বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এই সময়ছোৱাত সুশাসনৰ সৈতে জীৱনৰ মান সম্পৰ্কীয় আলোচনা, চৰকাৰী কাম কাজৰ পৰ্যালোচনা, স্বাস্থ্য সজাগতা শিবিৰ আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ'ব। উল্লেখযোগ্য যে প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ যোৱাটোৱেই এই সপ্তাহৰ অন্যতম লক্ষ্য।
ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নিৰ্দেশত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষকসকলে ব্যক্তিগত কামত স্থানবোৰলৈ যাব পাৰিব বুলি উল্লেখ কৰা হৈছে। বিদ্যালয় নিয়মীয়াকৈ চলি থকাৰ লগতে শৈক্ষিক নিয়মানুৱৰ্তিতা বজাই ৰখাৰ স্বাৰ্থত সকলোকে এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্ৰতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অহা বছৰৰ ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া এদিনীয়া বাজেট অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। 11 গৰাকী বিধায়কসহ এই দলটোক বিটিআৰৰ মুৰববী প্ৰমোদ বড়োৱে আদৰণি জনায়। তেওঁ লগতে কোকৰাঝাৰত এদিনীয়া কাৰ্যসূচীৰে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়টো ঐতিহাসিক বুলি মন্তব্য কৰে। ইয়াৰ পাছতে প্ৰতিনিধি দলটোৱে বিছমুৰীৰ পৰা সৰলপাৰা অভিমুখী আৰু চান্থাইবাৰীৰ পৰা ভূটান অভিমুখী পথটো পৰিদৰ্শন কৰে। কোকৰাঝাৰ ভ্ৰমণৰ অন্তত প্ৰতিনিধি দলটো চিৰাঙৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰিবলৈ ৰাওনা হয়। ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ 98 সংখ্যক উপজা দিন পালন কৰা হয়। প্ৰয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকক ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত বঁটা প্ৰদান কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি 45 নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্তী গাঁৱৰ 500 লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীয়ে সুসম্পৰ্ক ৰক্ষা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই শিবিৰৰ আয়োজন কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাৰ দুয়োটা দলে এতিয়ালৈকে 1খনকৈ খেলত জয়লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজভৱনৰ সন্মুখত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ যুটীয়া অভিযানত মৌলবাদী সংগঠনৰ 8 সদস্যক গ্ৰেপ্তাৰ। অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নিৰ্বাচন আয়োগক 9 জানুৱাৰী পৰ্যন্ত নিষেধাজ্ঞা আৰোপ। গুৱাহাটী আৰু ৰাজ্যখনৰ ৰেল যোগাযোগ ব্যৱস্থা উন্নীত কৰিবলৈ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক আহ্বান। আৰু নবী মুম্বাই ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেলত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।